গীতমালা 101 অধ্যায়। দাউদৰ ৰচিত গীত। মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম। হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম। মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম। তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম। মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম। বিপথে যোৱা লোকসকলৰ কাৰ্যক মই ঘীণ কৰোঁ। সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব। কুটিল অন্তকৰণ মোৰ পৰা দূৰ হ'ব। দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব। যিজনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চে, তেওঁক মই উচ্ছন্ন কৰিম। গৰ্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম। দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব। তেওঁলোকে মোৰ সৈতে বাস কৰিব। যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ'ব। চলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব। মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব। প্ৰতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম। জিহুৱাৰ নগৰৰ পৰা সকলো অধৰ্মচাৰীকে উচ্ছন্ন কৰিম।